এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ইণ্ডিগোৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ কেন্দ্ৰীয় চৰকাৰৰ তদন্ত ঘোষণা আজি পৰিস্থিতি সামান্য উন্নত হোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া কাৰ্যসূচীৰে হাইলাকান্দি আৰু শিলচৰ ভ্ৰমণ ৰাজ্যৰ 28গৰাকী সাহিত্যিকলৈ 2025-26 বৰ্ষৰ সাহিত্য বঁটা আৰু পেঞ্চন ঘোষণা সমাগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু বিশাখাপট্টনমত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল। কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগো এয়াৰলাইন্সৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কৰিছে। ইয়াৰ বাবে এখন চাৰিজনীয়া সমিতি গঠন কৰা হৈছে। 15 দিনৰ ভিতৰত এই বিপৰ্যয়ৰ কাৰণ আৰু গাফিলতি সন্দৰ্ভত অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিখনক নিৰ্দেশ দিয়া হৈছে। সমিতিখনে বিমান পৰিবহণ সংস্থাটোৰ কৰ্মচাৰী পাইলটকে ধৰি কৰ্তৃপক্ষৰ অৱহেলা সন্দৰ্ভতো তদন্ত কৰিব। ইপিনে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে ইণ্ডিগোৰ বিমান সেৱা আজি সামান্য উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ মূল উদ্দেশ্য হৈছে বিমান বন্দৰত সৃষ্টি হোৱা অসুবিধাজনক পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু এই ক্ষেত্ৰত সকলো অংশীদাৰৰ সৈতে সক্ৰিয়ভাৱে যোগাযোগ ৰক্ষা কৰা হৈছে। নতুন দিল্লীত সাংবাদিকৰ আগত শ্ৰীনাইডুৱে কয় যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সকলো বিমান বন্দৰ আৰু বিমান পৰিবহণ সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰি শিশু মাতৃ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক অগ্ৰাধিকাৰ দিবলৈ আহান জনাইছে। সমগ্ৰ দেশতে ইণ্ডিগোৰ বহুসংখ্যক বিমানৰ সেৱা বাতিল হোৱাৰ ফলত যাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ পৰিপ্ৰেক্ষিতত ইণ্ডিগোৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাৰ্টছে ক্ষমা বিচাৰিছে। এটা ভিডিঅ' বাৰ্তাত শ্ৰীএলবাৰ্টছে কয় যে বিগত কেইটামান দিনত বিমান পৰিবহণ সংস্থাটোৱে গুৰুতৰ পৰিচালন সমস্যাৰ সন্মুখীন হৈছে যাৰ ফলত বিশেষকৈ কালিৰ দিনটোত 1000ৰো অধিক বিমান বাতিল কৰিবলগীয়া হয়। অহা 10ৰ পৰা 15 ডিচেম্বৰৰ ভিতৰত ইণ্ডিগোৰ বিমান সেৱা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে আশ্বাস দিয়ে। দেশৰ ব্যক্তিগত খণ্ডৰ বৃহত্তম বিমান পৰিবহণ সংস্থা ইণ্ডিগো এয়াৰলাইন্সৰ পাইলটসকলৰ অসহযোগিতাকে ধৰি বিভিন্ন কাৰণত কালিও সমগ্ৰ দেশতে পৰিবহণ সংস্থাটোৰ বিমান সেৱা অচল হৈ থকাত যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ উপৰি ডিব্ৰুগড় লখিমপুৰ যোৰহাট তেজপুৰ আৰু ইটানগৰৰ সমীপৰ হলংগি বিমান বন্দৰৰ পৰা চলাচল কৰা ইণ্ডিগোৰ কেইবাখনো বিমানৰ যাত্ৰাও বাতিল হয়। ইণ্ডিগো কৰ্তৃপক্ষই তেওঁলোকৰ বিমানসমূহৰ যাত্ৰা বাতিল অথবা সময়সূচী সলনি সন্দৰ্ভত কোনো আগতীয়া তথ্য প্ৰকাশ নকৰাৰ বাবে বিমান বন্দৰত বিশৃংখলতাৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া ভ্ৰমণসূচীৰে আজি শিলচৰলৈ যাব। তেওঁ হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ যাব আৰু তাত দিনৰ ভাগত মহিলা উদ্যমিতা অভিযানৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰিব। কাইলৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। এই সন্দৰ্ভত শিলচৰৰ পৰা এয়া আমাৰ সংবাদদাতা আখি ৰাণী দাস।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া বৰাক উপত্যকা ভ্ৰমণ কাৰ্যসূচীৰে আজি শিলচৰলৈ আহিব। এই দুদিনীয়া ভ্ৰমণত মুখ্যমন্ত্ৰীয়ে আজি হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আজি প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ ৰাওনা হ'ব ড০ শৰ্মা। তাত পুৱা হাইলাকান্দি খেলপথাৰত আয়োজিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। ইয়াৰ পিছতে দুপৰীয়া কাছাৰৰ ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰজালেঙা খেলপথাৰত আয়োজিত মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে। দেওবাৰে পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বহু প্ৰত্যাশিত শিলচৰৰ মধুৰাঘাট দলঙৰ আধাৰশিলা স্থাপন কৰিব।
ৰাজ্য চৰকাৰে 2025-26 বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা কৰিছে। এইবাৰ মুঠ 18গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে 10গৰাকী সাহিত্যিকলৈ পেঞ্চন আগবঢ়োৱা হৈছে। শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৱে কালি এই কথা ঘোষণা কৰে। তেওঁ লগতে অসমীয়া সাহিত্য জগতলৈ অৰিহণা যোগোৱা এই সাহিত্যিক আৰু পেঞ্চনাৰসকলক শুভেচ্ছা জনায়। 2025-26 বৰ্ষৰ সাহিত্য বঁটা লাভ কৰাসকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড০ সূৰ্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অপৰ্ণা কোঁৱৰ, অৰ্পণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুবৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকীও সাহিত্যিক আছে। এই বঁটা লাভ কৰি অসম চৰকাৰৰ জনসংযোগ বিভাগৰ প্ৰাক্তন বিষয়া তথা সুলেখক গুৰমাইল সিঙে তেওঁৰ অনুভৱ ব্যক্ত কৰে।
যিকোনো স্বীকৃতিয়ে আনন্দ দিয়ে, স্বাভাৱিকতে এই স্বীকৃতিয়ে মোকো আনন্দিত কৰিছে। ইয়াৰ বাবে প্ৰথমেই অসম চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই সংবাদ প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্নজন শুভাকাংক্ষীৰ শুভেচ্ছা লাভ কৰিছো। এই সদিচ্ছা আৰু শুভেচ্ছাই প্ৰকৃততে মোৰ পৰম প্ৰাপ্তি। সদায় সকলোৰে সদিচ্ছা আৰু শুভেচ্ছাৰ লগত লৈ কাম কৰি আহিছো আৰু আগলৈকো কৰি যাবলৈ যত্ন কৰিম। ধন্যবাদ।
সাহিত্যিকসকলক বঁটাৰ লগতে 50,000 টকা প্ৰদান কৰা হ'ব। ইপিনে সাহিত্যিক পেঞ্চন লাভ কৰাসকলে প্ৰতি মাহে 8,000 টকাকৈ লাভ কৰিব। কাইলৈ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইৰ জন্ম দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত এই বঁটা আৰু পেঞ্চন প্ৰদান কৰা হ'ব। দিনৰ 11:00 পৰা হ'বলগীয়া এই অনুষ্ঠানত মন্ত্ৰী ডাঃ অনুজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি কোহিমাত ভাৰ্চুৱেল ব্যৱস্থাৰে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 202 কোটি টকা ব্যয় সাপেক্ষ 5টা প্ৰকল্পৰ উদ্বোধন আৰু 443 কোটি টকা ব্যয় সাপেক্ষ 11টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তিনিদিনীয়া ভ্ৰমণসূচীৰে নাগালেণ্ডলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি হৰ্ণবিল মহোৎসৱৰ অংশ হিচাপে ৰাজ্যখনৰ টুৱফেমা গাঁৱত আংগামী নগাসকলৰ পৰম্পৰাগত কাৰ্যসূচীত অংশ লয়। শ্ৰীসিন্ধিয়াই প্ৰকল্পসমূহ উদ্বোধন কৰি কয় যে উত্তৰ পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে গুৰুত্বপূৰ্ণ পথ কৰিডৰ আৰু মূল পথেৰে বিমান বন্দৰলৈ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰূপান্তৰকৰণৰ দৰ্শনৰ কথা উল্লেখ কৰি শ্ৰীসিন্ধিয়াই কয় যে এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সহযোগিতাত কেন্দ্ৰীয় চৰকাৰে অষ্টলক্ষ্মী দৃষ্টিভংগীৰ প্ৰসাৰৰ বাবে অভিলাষী ব্যৱস্থা গ্ৰহণ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ সামূহিক উন্নয়নৰ ৰূপৰেখা প্ৰস্তুতৰ বাবে মুখ্যমন্ত্ৰীসকলৰ অধ্যক্ষতাত 8টা উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী গঠন কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
I bring with me the hopes, aspirations and commitment of the government of India, Prime Minister Narendra Modi ji, who is committed to the development of Nagaland, who is committed to the progress of all our people, who is committed, as he terms it, the Ashtalakshmi of India, which is our 8 states of the Northeast, to be the first frontier of India towards the world. His policy of Act East, Act First and Act Fast has yielded very, very rich dividends.
সমাগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। উমৰাংছুত কালি আয়োজিত এটা অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে এই নিৰ্বাচনত মহিলা আৰু যুৱশক্তিক প্ৰাধান্য দিয়া হ'ব। দলটোক তৰুণ শক্তিৰে শক্তিশালী কৰি তোলাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তদুপৰি সৰহসংখ্যক আসনতে বিজেপি আৰু অগপয় বুজাবুজিৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। অগপৰ সৈতে ইতিমধ্যে আসন বুজাবুজিৰ সন্দৰ্ভত আলোচনা আগবাঢ়িছে বুলিও তেওঁ কয়। শীঘ্ৰে ৰাজ্যিক বিজেপিয়ে আনুষ্ঠানিকভাৱে অগপৰ সৈতে আসন বুজাবুজিক লৈ আলোচনা কৰিব বুলি তেওঁ উল্লেখ কৰে। একেদৰে ৰাভা হাছং আৰু গণশক্তিৰ সৈতে মিত্ৰতাৰ বিষয়টো অহা 15 জানুৱাৰীৰ পূৰ্বে চূড়ান্ত কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ভাৰতৰ সংবিধান প্ৰণেতা, সমাজ সংস্কাৰক, আইনজ্ঞ তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ বি আৰ আম্বেদকাৰৰ আজি 70 সংখ্যক মৃত্যুবাৰ্ষিকীত সমগ্ৰ দেশে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ডঃ আম্বেদকাৰৰ মৃত্যুবাৰ্ষিকী উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা নতুন দিল্লীৰ সংসদ ভৱন চৌহদৰ প্ৰেৰণাস্থলত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ডঃ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সংবিধান প্ৰণেতাগৰাকীৰ মৃত্যুবাৰ্ষিকীত ৰাজ্যবাসীৰ হৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে আৰু 12 ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এছ আই টিয়ে ভালেসংখ্যক সাক্ষ্য প্ৰমাণ লাভ কৰাৰ লগতে প্ৰায় 3,500 পৃষ্ঠাৰ অভিযোগনামা সাজু কৰিছে আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বে ইয়াক দাখিল কৰা হ'ব। অধ্যাপক ধ্ৰুৱ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে বিগত প্ৰায় 2.5 মাহ ধৰি বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা অচলাৱস্থাৰ সাময়িকভাৱে অৱসান ঘটিছে। ভাৰপ্ৰাপ্ত উপাচাৰ্যগৰাকীৰ দায়িত্ব গ্ৰহণৰ পাছতে অহা 8 ডিচেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনত হ'বলগীয়া ষান্মাসিকৰ পৰীক্ষাসমূহ নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। বিশ্ববিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰী আৰু প্ৰতিবাদী ছাত্ৰ সমাজে সৰ্বসন্মতিক্ৰমে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপকগৰাকীক মনোনীত কৰাৰ পাছতে তেওঁ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰে। উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰি শ্ৰী ভট্টাচাৰ্যই ছাত্ৰ সমাজ আৰু সাংবাদিকৰ আগত বিশ্ববিদ্যালয়খনক প্ৰগতিৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টা চলাব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে 1993 চনৰ তেজপুৰ বিশ্ববিদ্যালয় আইনৰ 2 নম্বৰ অনুচ্ছেদৰ 6 নম্বৰ দফা অনুসৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী এমাহতকৈ অধিক দিন দায়িত্বৰ পৰা আঁতৰি থাকিলে জ্যেষ্ঠ অধ্যাপকগৰাকীয়ে ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰিব পাৰে। ভাৰপ্ৰাপ্ত উপাচাৰ্যগৰাকীৰ দায়িত্ব গ্ৰহণৰ পাছত ছাত্ৰ সমাজ আশ্বস্ত হৈছে যদিও উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত অনিয়মৰ পৰিপ্ৰেক্ষিতত নিৰপেক্ষ তদন্তৰ দাবী জনাই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক আৰু কৰ্মচাৰী সমাজে চলোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ইতিপূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছিল। সাংসদ অজিত কুমাৰ ভূঞাই কিছুদিন পূৰ্বে সংসদত এই বিষয়টো উত্থাপন কৰিছিল আৰু বিশ্ববিদ্যালয়খনৰ সুস্থ শৈক্ষিক পৰিৱেশ উভতাই অনাৰ বাবে ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মৃন্ময় হালৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ মঙলদৈৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্ৰিয়া বৰাই অংশ ল'ব। অনুষ্ঠানটোত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 আৰম্ভ হ'ব। দুটা দলে ইতিমধ্যে শৃংখলাটোত 1-1 সমতা স্থাপন কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত শোচনীয় পৰাজয়ৰ পাছত ভাৰতে আজি এদিনীয়া শৃংখলাটো দখলৰ বাবে আপ্ৰাণ চেষ্টা চলাব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্দি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰুছ ভাৰতৰ বন্ধুত্ব আৰু চুক্তি স্বাক্ষৰ, ওমৰাংচুত অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম উদ্বোধন, অধ্যাপক ধ্ৰুৱ ভট্টাচাৰ্যক তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব প্ৰদান আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু ৰাছিয়াৰ মাজত দুখন চুক্তি স্বাক্ষৰ হোৱাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। ইণ্ডিগোৱে কালি 1000 বিমানৰ উৰণ বাতিল কৰাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতেও এই বাতৰি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নাগালেণ্ডত 645 কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। জলজীৱনত 3,500 কোটি টকা অনাদায়। ঠিকাদাৰৰ হাহাকাৰ শিৰোনামেৰে জলজীৱন মিছনৰ ঠিকাদাৰ কৰ্মচাৰীয়ে কামৰ বাবদ ধন নোপোৱাৰ বাতৰি এটা আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ৰাজ্যৰ 18 সাহিত্যিকলৈ বঁটা, 10 পেঞ্চন আগবঢ়োৱাৰ এটা বাতৰি দৈনিক অসম কাকতৰ লগতে আনবোৰ কাকতেও প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ হত্যাৰ তদন্ত সম্পূৰ্ণ, শীঘ্ৰে চাৰ্জশ্বীট দাখিল কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰে এই বাতৰি অসমীয়া খবৰ আৰু অন্যান্য কাকতেও প্ৰকাশ কৰিছে। আহক আমি এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
গুৱাহাটীস্থিত অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি ন্যাসে নতুনকৈ প্ৰকাশ কৰি উলিওৱা 52 গ্ৰন্থ উন্মোচন কৰা হ'ব। ইয়াৰ লগতে ন্যাসে অসম ভিত্তিত আয়োজন কৰা পাণ্ডুলিপি প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকলকো এই সভাতে পুৰস্কাৰ প্ৰদান কৰা হ'ব। অসমৰ দীপান্বিতা দাসে হাংগেৰীত অনুষ্ঠিত আন্তৰ্জাতিক কেটলবেল মাৰাথন ফেডাৰেচনৰ 60 মিনিট মাৰাথন শাখাত মাষ্টাৰ অব স্পৰ্টছ খিতাপ অৰ্জন কৰিছে। যোৱা 28-30 নৱেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু এই খিতাপ লাভ কৰা দীপান্বিতা দাস হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত ঘন কুঁৱলীয়ে আৱৰি থাকিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ইণ্ডিগোৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ কেন্দ্ৰীয় চৰকাৰৰ তদন্ত ঘোষণা, আজি পৰিস্থিতি সামান্য উন্নত হোৱাৰ সম্ভাৱনা, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া কাৰ্যসূচীৰে হাইলাকান্দি আৰু শিলচৰ ভ্ৰমণ, ৰাজ্যৰ 28 সাহিত্যিকলৈ 2025-26 বৰ্ষৰ সাহিত্য বঁটা আৰু পেঞ্চন ঘোষণা, সমাগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু বিশাখাপট্টনমত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।